ৰিলায়েন্স গ্ৰাহক, এইটো কল ৰিলায়েন্সৰ তৰফৰ পৰা কৰা হৈছে। অনুগ্ৰহ কৰি মন কৰক, আপোনাৰ বিল পৰিশোধৰ আজি অন্তিম তাৰিখ। আপোনাক অনুৰোধ কৰিছো, আপুনি আপোনাৰ টকাৰ বিলখন পৰিশোধ কৰি আমাৰ সেৱাৰ নিৰন্তৰ লাভ উঠাই থাকক। ৰিলায়েন্স ভাৰতবৰ্ষৰ এক নম্বৰ নেটৱৰ্ক হিচাপে ব্যৱহাৰ কৰাৰ বাবে ধন্যবাদ। প্ৰিয় ৰিলায়েন্স গ্ৰাহক, আমাৰ সেৱা উপভোগ কৰিবলৈ অনুগ্ৰহ কৰি আপোনাৰ আবেদন পত্ৰ, ফটো, ঠিকনাৰ প্ৰমাণ আৰু পৰিচয় প্ৰমাণ ওচৰৰ ৰিলায়েন্স মোবাইল ষ্ট'ৰত দাখিল কৰক। যদিহে আপুনি ইতিমধ্যে এই সকলোবোৰ তথ্য দাখিল কৰিছে, তেন্তে অনুগ্ৰহ কৰি এই মেছেজটো উপেক্ষা কৰক। ৰিলায়েন্স ভাৰতবৰ্ষৰ এক নম্বৰ নেটৱৰ্ক হিচাপে ব্যৱহাৰ কৰাৰ বাবে ধন্যবাদ। প্ৰিয় ৰিলায়েন্স গ্ৰাহক, অনুগ্ৰহ কৰি মন দিয়ক, এইটো এটা ৰিলায়েন্সৰ তৰফৰ পৰা কৰা কল। যদিহে আপুনি আপোনাৰ প্ৰথম বিলখন পালে, তেনেহলে এক টিপক অথবা দুই টিপক। প্ৰিয় ৰিলায়েন্স উপভোক্তা, অনুগ্ৰহ কৰি মন দিয়ক, আপোনাৰ ৰিলায়েন্স বিল দিবৰ বাবে প্ৰতি মাহৰ ডিডি তাৰিখটো সলনি হৈছে। প্ৰতি মাহৰ ডিডি তাৰিখটো হৈছে। প্ৰিয় উপভোক্তা, আমাৰ ISD সেৱা অবিৰতভাৱে উপভোগ কৰিবলৈ অনুগ্ৰহ কৰি টকা ওচৰৰ মোবাইল ষ্ট'ৰত পৰিশোধ কৰক। ৰিলায়েন্স ভাৰতবৰ্ষৰ নম্বৰ এক নেটৱৰ্ক হিচাপে ব্যৱহাৰ কৰাৰ বাবে ধন্যবাদ।